এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰায় 19,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ স্বতন্ত্ৰ আদালতৰ জৰিয়তে নিৰীক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি গ্ৰহণ 2 এপ্ৰিলত গোচৰৰ পৰৱৰ্তী শুনানি ৰাজ্যৰ বিভিন্ন জিলাত অসমমালা আঁচনিৰ তৃতীয় পৰ্যায়ত পথৰ আধাৰশিলা স্থাপন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কামৰূপ মহানগৰ জিলাৰ জনজাতীয় বেল্টত উচ্ছেদৰ অনুমতি প্ৰদান আৰু FIH হকী মহিলা বিশ্বকাপত অংশগ্ৰহণৰ বাবে ভাৰতৰ যোগ্যতা অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় 19,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। দুপৰীয়া প্ৰায় 1:30 বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ ভ্ৰমণ বাতিল কৰি গুৱাহাটীৰ কন্যাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে জিলাখনৰ 4,570 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। তেওঁ কোকৰাঝাৰ জিলাৰ বাঁছবাৰীত 256 কোটি টকা ব্যয় সাপেক্ষ মালবাহী ৰেলৰ নিয়মিত মেৰামতিৰ কাৰখানা 1,101 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইবাখনো উৰণ সেতু আৰু সোণকোষ আৰু বেকী নদীৰ ওপৰত 2খন দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে শ্ৰীমোদীয়ে উন্নত যাতায়াত ব্যৱস্থাৰ জৰিয়তে BTC এলেকাৰ উন্নয়নৰ লক্ষ্যৰে কামাখ্যা সৰ্বপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰু নাৰেংগী আগৰতলা এক্সপ্ৰেছ ৰেলসেৱাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত শ্ৰীমোদীয়ে ৰেলসেৱাই বাণিজ্য আৰু পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলিও মন্তব্য কৰে।
কামাখ্যা চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ আৰু গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ কো হৰি ঝণ্ডি দেখাৰ ভী অৱসৰ মিলা। ইন সবি প্ৰজেক্টছে আপক সুবিধাই তো মিলেংগী, ট্ৰেড আৰু টুৰিজম কো ভী বঢ়াৱা মিলেগা। ইছে কিষানো কি উপজ আসানী সে বড়ে বাজারো তক পৌঁছ পায়েগি। মে আপ সবি কো ইন বিকাশ পরিযোজনাও কে লিয়ে বহুত বহুত বধাই দেতা হুঁ।
ইয়াৰ পাছত বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অন্য এটা কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি আৰু শক্তিখণ্ডৰ উন্নয়নেৰে সবল অসম নিৰ্মাণৰ লক্ষ্যৰে 13,290 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে 2,416 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 120 মেগাৱাট শক্তিসম্পন্ন কপিলী জলবিদ্যুৎ প্ৰকল্প, 750 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰি প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি আৰু 3,800 কোটি টকা ব্যয় সাপেক্ষ উত্তৰ পূব গেছ গ্ৰীডৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে। তেওঁ লগতে নুবলীগড় শোধানাগাৰ লিমিটেডৰ ৰেল সংযোগী POL টাৰ্মিনেল আৰু কেইবাটাও মুখ্য ৰেলপথৰ বৈদ্যুতিকীকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। ইয়াৰ ভিতৰত ৰঙিয়া মুৰ্কক্সেলেং, চাপৰমুখ ডিব্ৰুগড়, বদৰপুৰ শিলচৰ আৰু বদৰপুৰ চুৰাইবাৰী ৰেলপথো আছে। তেওঁ লগতে ফৰকাটিং তিনিচুকীয়া ৰেলৱে লাইন দ্বৈতকৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বেটকুচিত নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰতিখন জিলা আৰু দেশৰ প্ৰতিখন ৰাজ্যৰ দোকান পোহাৰেৰে সুসজ্জিত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শক প্ৰতিনিধিত্ব কৰা একতা মলৰো উদ্বোধন কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 22 সংখ্যক কিস্তিও মুকলি কৰে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ 707খন চাহ বাগিচাত বাস কৰা 3,50,000ৰো অধিক পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে। প্ৰথম পৰ্যায়ত 20খন জিলাৰ 106খন চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ লোকসকলে পাবলগীয়া সা সুবিধাসমূহ সম্পৰ্কে উল্লেখ কৰে।
আজি আমি সমগ্ৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ মাজত এক শৈক্ষিক নৱজাগৰণৰ বাবে কাম কৰিছো আৰু আজি নিশ্চিতভাৱে আমাৰ যাত্ৰাই এক নিৰ্দিষ্ট গতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত মাটিৰ পট্টা লাভ কৰাৰ লগে লগে আমি পৰ্যায়ক্ৰমে অসমৰ 3.5 লাখ শ্ৰমিক পৰিয়ালক আমি মাটিৰ পট্টা দিয়াৰ কাম হাতত ল'ম। মই এই সমগ্ৰ ব্যৱস্থাটোত আমাক সহায় সহযোগিতা কৰা চাহ বাগিচাৰ নেতৃবৃন্দ, সামাজিক কৰ্মী আৰু চাহ বাগিচাৰ স্বত্বাধিকাৰী কোম্পানী সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰ্বমুঠ 47,500 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ কাইলৈ শিলচৰত 24,505 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে শিলচৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে আজি দুপৰীয়া প্ৰায় 1:30 বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আদৰণি জনায়। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এখন স্বতন্ত্ৰ আদালতৰ জৰিয়তে নিৰীক্ষণ কৰাৰ বাবে জনোৱা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰে। এই শুনানিত কেইজন অভিযুক্তক ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱা হয়। অহা 2 এপ্ৰিলত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে গোচৰৰ যাৱতীয় নথিপত্ৰ লাভ নকৰা বুলি আদালতত দাখিল কৰা আবেদনৰ চৰকাৰী অধিবক্তাই বিৰোধিতা কৰাৰ পৰিপ্ৰেক্ষিতত অভিযুক্তজনৰ অধিবক্তাই আজি আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ইপিনে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ কৰনাৰ্ছ আদালতে আজি চূড়ান্ত ৰায়দান কৰাৰ কথা আছিল যদিও ৰায়দান স্থগিত ৰাখে। চূড়ান্ত ৰায়দানৰ দিন অতি শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি আদালতে জনায়।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ প্ৰায় 25 কিলোমিটাৰ দীৰ্ঘৰ HM পথৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যজুৰি গ্ৰহণ কৰা অসম মালা আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পথছোৱাৰ আধাৰশিলা স্থাপন কৰাৰ পাছত হাটশিঙিমাৰীত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাভেদ ইছলাম আৰু জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাও উপস্থিত থাকে। এই সন্দৰ্ভত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই এইদৰে কয়।
আজি আমাৰ HM ৰোডৰ ভাৰ্চুৱেল ইনগ্ৰেশ্যন আছিলে। আমাৰ অনৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী জীয়ে আমাৰ এই চাউথ চালমাৰা মানকাছাৰ যোন HM ৰোড আছে সেই ৰোডৰ ইনগ্ৰেশ্যন কৰিছে। তো দিছ ইজ 25 কিলোমিটাৰ ৰোড হয় যোনটো 92 কৰোৰৰ এটা এমাউণ্টত বনি আছে। এইটো আমাৰ কাৰণে এটা বহুত বিশেষ দিন কিয়কি চাউথ চালমাৰা মানকাছাৰৰ যোনটো লাইফ লাইন ৰোড হয় এইটো HM ৰোড হয় যোনটো চাউথ চালমাৰা আৰু মানকাছাৰ দুই অঞ্চলকে এক লগত মানে গাঁঠি তোলে। তো এইটোৰ আমাৰ এটা ভাৰ্চুৱেল ইনগ্ৰেশ্যন আছিলে।
ইপিনে বিশ্বনাথ জিলাৰ গহপুৰতো প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম মালা আঁচনিৰ অধীনত আজি 23 কিলোমিটাৰ দীৰ্ঘৰ এটা পকী পথৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰা পথটো নিৰ্মাণত 80 কোটি টকা ব্যয় কৰা হ'ব। এই পথটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ হিচাপে ব্যৱহাৰ কৰা হ'ব। আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক উৎপল বৰাৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ মহানগৰ জিলাৰ জনজাতীয় বেল্ট আৰু ব্লকৰ মাটি দখল কৰি থকা 135টা পৰিয়ালক উচ্ছেদ কৰাৰ বিষয়ত অনুমতি প্ৰদান কৰিছে। আজাৰাৰ ৰাজহ চক্ৰ বিষয়াই বাসস্থান খালী কৰাৰ বাবে ইতিপূৰ্বে জাৰি কৰা 3খন জাননীক প্ৰত্যাহ্বান জনাই সংশ্লিষ্ট পৰিয়ালকেইটাই দাখিল কৰা এখন লেখ আবেদন খাৰিজ কৰি ন্যায়ালয়ে এই সন্দৰ্ভত ৰায়দান কৰে। উল্লেখযোগ্য যে জাননী লাভ কৰা পৰিয়ালকেইটা এই মাটিৰগৰাকী নহয় বুলি উল্লেখ কৰি ইয়াৰ বাবে তেওঁলোকক পাৱাৰ অব এটৰ্নি দিয়া আছে বুলি আবেদনকাৰীসকলে আদালতক জনাইছে। মৰিগাঁও জিলাৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি জীৱন দক্ষতা বিকাশ সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। অনুষ্ঠানত মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত, জিলা আঁচনি বিষয়া আৰু মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ ৰাজ্যিক মুৰববী উপস্থিত থকাৰ লগতে জিলা সহায়ক বিষয়া, মিছন সমৃদ্ধি, বিভিন্ন বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত জীৱন দক্ষতাই ছাত্ৰ ছাত্ৰীৰ আচৰণগত, শৈক্ষিক আৰু প্ৰশাসনিক দিশত কেনেধৰণৰ ধনাত্মক প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত জীৱন দক্ষতা বিষয়ক বিভিন্ন দিশত আলোকপাত কৰা হয় যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সামৰ্থ্য আহৰণ কৰিব পাৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 বায়ু প্ৰদূষণজনিত বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ শীৰ্ষক আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্য বিষয়ক ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নডেল বিষয়া ডাঃ কনক চন্দ্ৰ তালুকদাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ মুখ্য পৰিৱেশ বিজ্ঞানী গৌতম কৃষ্ণ মিশ্ৰ উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঠ ধৰিব জিন্তী ৰাণী ডেকাই। তামোলপুৰ জিলাৰ মটঙাপাৰাত সশস্ত্ৰ সীমাবলৰ উদ্যোগত আজি এটা বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। দৰঙা সীমান্ত চকীৰ অন্তৰ্গত মটঙাপাৰাত এছ এছ বি 64 নম্বৰ বাহিনীৰ কামাণ্ডেণ্ট অনুজ কুমাৰৰ বিশেষ নিৰ্দেশনাত আৰু উত্তৰ পূব ক্ষেত্ৰৰ নাগৰিক কল্যাণ আঁচনিৰ অধীনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী সীমান্ত সদৰৰ চিকিৎসক ডাঃ ই চৌবা সিঙৰ সভাপতিত্বত অনুষ্ঠিত শিবিৰত অঞ্চলটোৰ একাংশ কৃষিজীৱী ৰাইজে তেওঁলোকৰ পোহনীয়া গাই গৰু, ছাগলী আৰু গাহৰি আদি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিশেষজ্ঞ পৰামৰ্শ গ্ৰহণ কৰে। শিবিৰত 40টাতকৈও অধিক পশুৰ বিনামূলীয়া চিকিৎসা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ পাতিও বিনামূলীয়াকৈ যোগান ধৰা হয়। এই শিবিৰৰ জৰিয়তে অঞ্চলটোৰ 23টা পৰিয়াল প্ৰত্যক্ষভাৱে উপকৃত হৈছে বুলি আমাৰ তামোলপুৰৰ সংবাদদাতাই জনাইছে। মাজুলী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণৰ কোষৰ সহযোগত আজি মহাবিদ্যালয়খনত এখন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় সুৰক্ষা সপ্তাহৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠান ইন্দ্ৰধনুষ গেছ গ্ৰীড প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক প্ৰাকৃতিক গেছ পাইপ লাইনেৰে সংযোগ কৰাৰ লক্ষ্যৰে তথা প্ৰতিষ্ঠিত প্ৰাকৃতিক গেছ পাইপ লাইন নিৰ্মাণ, উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত এই সংস্থাটোৰ লক্ষ্য সম্পৰ্কে বিভাগৰ অভিযন্তা বাৰ্বি ৰাজখোৱাই সকলোকে অৱগত কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলকো এই অনুষ্ঠানতে পুৰস্কৃত কৰা হয়।
ভাৰতে আজি পশ্চিম এছিয়া অঞ্চলৰ অস্থিৰ পৰিস্থিতিৰ মাজতে ইৰাণক ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাধাহীন সৰবৰাহৰ গুৰুত্বৰ বিষয়ে সোঁৱৰাই দিয়ে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত আন্তঃ মন্ত্ৰালয়ৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে মত বিনিময় কৰাৰ কথা প্ৰকাশ কৰে। শ্ৰীজয়ছোৱালে এই মত বিনিময়ৰ সময়ত ইৰাণৰ লগতে পশ্চিম এছিয়া অঞ্চলত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাক দেশে সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াত গুৰুত্ব দিছে বুলি জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ প্ৰেক্ষাপটত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষই পূৰ্ণগতিত কাম কৰি থকা বুলি উল্লেখ কৰি শ্ৰীজয়ছোৱালে বৰ্তমানলৈকে প্ৰায় 900 ফোন কল আৰু 200 ইমেইল লাভ কৰা বুলিও জানিবলৈ দিয়ে। যোৱা কেইটামান দিনত 170গৰাকী ভাৰতীয় নাগৰিকে ইৰাণৰ সীমান্ত অঞ্চলেৰে আৰ্মেনিয়ালৈ যোৱা বুলিও তেওঁ প্ৰকাশ কৰে। কালি নিশা দেহাৱসান ঘটা ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া আজি দুপৰীয়া বহুসংখ্যক গুণমুগ্ধ আৰু আত্মীয় স্বজনৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত সম্পন্ন হয়। নৱগ্ৰহলৈ নিয়াৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ মহানগৰীৰ পাণবজাৰৰ হৰিসভা, শুক্ৰেশ্বৰ মন্দিৰ চৌহদ, টাউন ক্লাব, গুৱাহাটী প্ৰেছ ক্লাব, নেহৰু ষ্টেডিয়াম চৌহদ আৰু ট্ৰিবিউন ভৱন চৌহদলৈ নি শ্ৰদ্ধা নিবেদন কৰা হয়। আছাম ট্ৰিবিউন কাকতত ক্ৰীড়া সাংবাদিকতাৰে ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতালৈ অনবদ্য বৰঙণি আগবঢ়োৱা শৰ্মাৰ বিয়োগত সংবাদ জগতৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো শোকৰ ছাঁ পৰিছে। 1970ৰ পৰা 1995 চনলৈ বৰদলৈ ট্ৰফী, স্বাধীনতা দিৱস কাপ, এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ চলন্ত বিৱৰণী জনপ্ৰিয় কৰাত শৰ্মাই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আকাশবাণীৰ ক্ৰীড়া বিভাগৰ সৈতেও তেওঁ বিশেষভাৱে জড়িত হৈ আছিল। নলবাৰী জিলাৰ চামতাত এটা পেট্ৰল পাম্পত আজি দিনৰ ভাগত শ্বৰ্ট চাৰ্কিটৰ ফলত দুজন যুৱকৰ মৃত্যু হয়। চামতাৰ শিৱম ছাৰ্ভিছ ষ্টেচন নামৰ তেল ডিপোটোৰ কৰ্মচাৰী মৃত যুৱক দুজন জিলাখনৰ কুলবিলৰ হেমাংগ তালুকদাৰ আৰু শ্বাহপুৰৰ মৃন্ময় বৰ্মন বুলি চিনাক্ত কৰা হৈছে। দুয়োজন যুৱকৰ এই কৰুণ মৃত্যুত তেল ডিপোটোত উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰে। ভাৰতে 2026ৰ এফ আই এইচ হকী মহিলা বিশ্বকাপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে। হায়দৰাবাদত চলি থকা কোৱালিফায়িং প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে হকী বিশ্বকাপত ভাৰতৰ অংশগ্ৰহণ নিশ্চিত হৈ পৰে। হায়দৰাবাদত আজি সন্ধিয়া 7:30 বজাত হ'বলগীয়া ছেমি ফাইনেলত ভাৰত ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইবাৰ নৱমবাৰৰ বাবে ভাৰতে এফ আই এইচ মহিলা বিশ্বকাপত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। নিয়ম অনুসৰি হায়দৰাবাদ আৰু চিলিৰ ছান্টিয়াগোত চলি থকা এফ আই এইচ হকী মহিলা বিশ্বকাপৰ কোৱালিফায়িং খেলসমূহৰ পৰা শীৰ্ষস্থানৰ 7টা দলক সমাগত মহিলা হকী বিশ্বকাপত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত কৰা হয়। কোৱালিফায়িং পৰ্যায়ৰ দুয়োখন প্ৰতিযোগিতাৰে শীৰ্ষৰ 3টা দল আৰু 4থ স্থানত থকা দলটোৱে অহা 15-30 আগষ্টলৈ বেলজিয়াম আৰু নেডাৰলেণ্ডছত হ'বলগীয়া মূল খেলসমূহত অংশগ্ৰহণ কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰায় 19,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ স্বতন্ত্ৰ আদালতৰ জৰিয়তে নিৰীক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি গ্ৰহণ, 2 এপ্ৰিলত গোচৰৰ পৰৱৰ্তী শুনানি, ৰাজ্যৰ বিভিন্ন জিলাত অসমমালা আঁচনিৰ তৃতীয় পৰ্যায়ত পথৰ আধাৰশিলা স্থাপন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কামৰূপ মহানগৰ জিলাৰ জনজাতীয় বেল্টত উচ্ছেদৰ অনুমতি প্ৰদান আৰু এফ আই এইচ হকী মহিলা বিশ্বকাপত অংশগ্ৰহণৰ বাবে ভাৰতৰ যোগ্যতা অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।